বৰ্তা কি খবৰ? মই আপোনাক কল কৰিছিলো অলপ দেৰি আগত, আপুনি মোৰ কলটো নুঠালে। মই চিলভাৰৰ কথাটো কৈছিলো যে আপুনি যদি উঠালে হয় মোৰ ভাল লাগিলে হয়। মই আপোনাক প্ৰশ্ন এটা সুধিলো হয়, কল কৰিলে এটা কিয় বৰ্তা এনেকে নকৰিবচোন, মোৰ বেয়া লাগিছে ন। মই নিমেন্দ্ৰ, আপোনাক চিনি পোৱা নাই নেকি মোক? মই যে আপোনাক সেইদিনা কল কৰিছিলো ৰাতি, আপুনি শিল্পাৰ ভনীয়েক নে জীয়েকৰ বাৰ্থডে আছিলে, আপুনি মাছ খাই আছিলে যে, মই সেইটো হয়। আপুনি কল কৰক না বৰ্তা।